এয়া আকাশবাণী গুৱাহাটী। দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই সংগীতা শৰ্মা। পঞ্চদশ অসম বিধানসভাৰ শীতকালীন অধিৱেশনৰ কালি সামৰণি পৰে। এই অধিৱেশনত ন পুৰণি মুঠ 33খন বিধেয়ক গৃহীত হয়। কালি অন্তিম দিনা শিক্ষা বিভাগৰ 6খন বিধেয়ককে ধৰি মুঠ 11খন বিধেয়ক গৃহীত হয়। ইয়াৰ ভিতৰত শিক্ষক শিক্ষয়িত্ৰী সেৱা প্ৰাদেশিকীকৰণ আৰু শৈক্ষিক প্ৰতিষ্ঠানৰ পুনৰ গঠন সংশোধনী বিধেয়ক 2025, অসম বেচৰকাৰী শৈক্ষিক প্ৰতিষ্ঠানৰ মাচুল নিয়ন্ত্ৰণ সংশোধনী বিধেয়ক 2025 আৰু শিক্ষকৰ নিয়োগ আৰু বদলীকৰণ বিধেয়কো আছে। এই সন্দৰ্ভত শিক্ষামন্ত্ৰী ডঃ ৰণোজ পেগুৱে কয় যে ৰাজ্যৰ অপ্ৰাদেশিকীকৃত শিক্ষানুষ্ঠান সমূহত কৰ্মৰত শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণৰ সমস্যা সমাধানৰ বাবে 2017 চনৰ প্ৰাদেশিকীকৰণ আইনৰ চৰ্তসমূহ শিথিল কৰা হৈছে। 2006 চনৰ 1 জানুৱাৰীৰ পূৰ্বে ৰাজ্যত স্থাপন হোৱা শিক্ষানুষ্ঠানসমূহৰ শিক্ষক কৰ্মচাৰীৰ পদ প্ৰাদেশিকীকৰণ হ'ব বুলি তেওঁ উল্লেখ কৰে। ৰাজ্যৰ জনজাতীয় খণ্ড আৰু বেষ্টনীৰ অধীনৰ ভূমি সমস্যা সমাধানৰ বাবে 11খন জিলাত ভূমি ন্যায়াধীকৰণ স্থাপন কৰাৰ বাবেও কালি সিদ্ধান্ত লোৱা হয়। সদনত কালি ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা মন্ত্ৰী কেশৱ মহন্তই এই বিষয়ে সদৰি কৰে। সদনত অসম জিলা ভূমি ন্যায়াধীকৰণ বিধেয়ক 2025 গৃহীতকৰণৰ পূৰ্বে বিৰোধী দলৰ বিধায়কসকলৰ সংশোধনী প্ৰস্তাৱৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে এই বিষয়ে প্ৰকাশ কৰে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সদনত কালি 2023-24 বিত্তীয় বৰ্ষৰ দেশৰ নিয়ন্ত্ৰক আৰু মহালেখা পৰীক্ষকৰ প্ৰতিবেদনসমূহ দাখিল কৰে। ইয়াৰ পাছতে অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে সদনৰ কাম কাজ অনিৰ্দিষ্ট কাললৈ স্থগিত ঘোষণা কৰে। বিশ্বনাথ জিলাত অলপতে গহপুৰত সংঘটিত ডকাইতি ঘটনাৰ সৈতে জড়িত দুজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। যোৱা 17 নৱেম্বৰত গহপুৰৰ পুৰুববাৰীৰ এটা পেট্ৰল পাম্পৰ মেনেজাৰ এজনৰ ৰৈ থকা বাহনৰ পৰা অজ্ঞাত দুষ্কৃতিকাৰীয়ে 2.5 লাখতকৈ অধিক টকা ডকাইতি কৰি নিছিল। গহপুৰ আৰক্ষীয়ে ধেমাজি আৰক্ষীৰ সহযোগত অভিযান চলাই কালি বহিঃৰাজ্যৰ দুজন লোকক গ্ৰেপ্তাৰ কৰে। দুষ্কৃতিকাৰীয়ে ডকাইতিৰ সময়ত ব্যৱহাৰ কৰা 2খন দুচকীয়া বাহনো উদ্ধাৰ কৰা হয়। আৰক্ষীয়ে লগতে গাড়ীৰ গ্লাছ ভাঙিবৰ বাবে ব্যৱহাৰ কৰা সামগ্ৰীও জব্দ কৰে। বিশ্বনাথ আৰক্ষীৰ অন্তৰ্গত গহপুৰ আৰক্ষী থানাত 2জন লোকৰ জেৰা অব্যাহত আছে। গ্ৰেপ্তাৰ হোৱা লোক দুজন বিহাৰৰ বিৰাজ দাস আৰু ৰিংকু গোৱালা বুলি চিনাক্ত কৰা হৈছে। দেশজুৰি চলি থকা ফিট ইণ্ডিয়া কাৰ্যসূচীৰ অংশস্বৰূপে ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ সহযোগত কোকৰাঝাৰ প্ৰেছ ক্লাবে ছানডেজ অন চাইকেল শীৰ্ষক পদক্ষেপ আৰম্ভ কৰিছে। এটা স্বাস্থ্যকৰ জীৱনশৈলীৰ লগতে সুস্বাস্থ্য বৰ্তাই ৰখাৰ ক্ষেত্ৰত সজাগতা অনাৰ উদ্দেশ্যে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। এই উপলক্ষে আজি জিলাখনৰ ছাইৰ বিশেষ প্ৰশিক্ষণ কেন্দ্ৰৰ পৰা এটা চাইকেল সমদল উলিওৱা হয়। এই সমদল জে ডি ৰোড হৈ পুনৰ ছাই কেন্দ্ৰলৈ উভতি আহে। নগাঁও জিলাৰ কামপুৰ ৰাজহচক্ৰৰ অন্তৰ্গত লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ দখলীকৃত মাটিত উচ্ছেদ অভিযান অব্যাহত আছে। কালি লুটুমাৰী সংৰক্ষিত বনাঞ্চলৰ চানখোলা, কান্দাপাৰা, জুৰিৰপাৰ, বেদেৰীপাৰ আৰু মাজগাঁৱত অবৈধভাৱে বাস কৰা পৰিয়ালসমূহক উচ্ছেদ কৰাৰ পাছত জিলা প্ৰশাসনে আৰক্ষী আৰু বন বিভাগৰ সহযোগত আজি দখলীকৃত বাকী অংশসমূহ দখলমুক্ত কৰাৰ বাবে অভিযান চলাইছে। নগাঁও জিলাৰ আয়ুক্ত দেৱাশীষ শৰ্মাই জনোৱা মতে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ কঠোৰভাৱে পালন কৰি অঞ্চলটোত উচ্ছেদ চলোৱা হৈছে। বছৰ বছৰ ধৰি দখল হৈ থকা বনাঞ্চলখনৰ 5,692 বিঘা ভূমি খালী কৰাৰ ব্যৱস্থা কৰা হৈছে। দখলীকৃত ভূমিৰ 1,540 বিঘা মাটি লুটুমাৰীৰ আৰু বাকীখিনি কান্দাপাৰা, চানখোলা, বেদেৰীপাৰ, জুৰিৰপাৰ, কদমনি, মাজগাঁও, নিম বাগানলৈ বিস্তৃত হৈ আছে। প্ৰশাসনে দখলীকৃত ভূমি উচ্ছেদ কৰিবৰ বাবে 50খন এক্সকেভেটৰ আৰু সহস্ৰাধিক নিৰাপত্তাৰক্ষীক নিয়োগ কৰিছে। সংসদৰ শীতকালীন অধিৱেশন কাইলৈ আৰম্ভ হ'ব। এই অধিৱেশন 19 ডিচেম্বৰত সামৰণি পৰিব। অধিৱেশনৰ পূৰ্বে চৰকাৰে আজি এখন সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে। বৈঠকত সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেণ ৰিজিজুৱে সংসদৰ উভয় সদনত ৰাজনৈতিক দলসমূহৰ নেতাসকলক সাক্ষাৎ কৰিব। বৈঠকত চৰকাৰে শীতকালীন অধিৱেশনৰ সময়ছোৱাত লোকসভা আৰু ৰাজ্যসভাৰ কাম কাজ সুচাৰুৰূপে সম্পন্ন হোৱাটো সুনিশ্চিত কৰাৰ বাবে সকলো ৰাজনৈতিক দলৰ সহায় সহযোগিতা বিচাৰিব। 19 ডিচেম্বৰ পৰ্যন্ত চলিবলগীয়া এই অধিৱেশনৰ সময়ছোৱাত আলোচনা আৰু বিবেচনাৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ বিধেয়ক সদনত উত্থাপন কৰা হ'ব। আকাশবাণী গুৱাহাটীৰ ৰিক্ৰিয়েশ্যন ক্লাবৰ উদ্যোগত সুধাকণ্ঠ ডঃ ভূপেন হাজৰিকা আৰু ৰাইজৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ গীতৰ সমূহীয়া পৰিৱেশনৰ বাবে আজি আকাশবাণী গুৱাহাটীৰ চৌহদৰ খেলপথাৰত এটা বৰ্ণাঢ্য অনুষ্ঠানৰ আয়োজন কৰা হৈছে। ইতিমধ্যে আৰম্ভ হোৱা এই অনুষ্ঠানত আকাশবাণী চৌহদৰ বাসিন্দাসকলৰ লগতে বহুকেইগৰাকী আমন্ত্ৰিত শিল্পীয়ে 2গৰাকী শিল্পীৰ গীত পৰিৱেশন কৰিব। গুৱাহাটীত অনুষ্ঠিত দ্বিতীয় উত্তৰ পূব পেৰা স্পৰ্টছ মিটৰ কালি সামৰণি পৰে। অসমে 53টা সোণৰ পদকেৰে প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰে। প্ৰতিযোগিতাত অসম 53টা সোণ, 50টা ৰূপ আৰু 49টা ব্ৰঞ্জসহ মুঠ 152টা পদকেৰে বিজয়ী হিচাপে পৰিগণিত হয়। এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।